এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসমৰ ক্ৰীড়া ক্ষেত্ৰক বিশ্বমানৰ ৰূপ দিয়াৰ বাবে প্ৰতিখন জিলাতে আধুনিক ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণ কৰি থকা হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংস্থাপনৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি মুকলি। ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলৰ আৰ্জিত ছুটী 15 দিনলৈ বৃদ্ধি কৰা সন্দৰ্ভত আনুষ্ঠানিক অধিসূচনা জাৰি। খানাপাৰাৰ কৃষি সঞ্চালকালয়ৰ চৌহদৰ খেলপথাৰত আজিৰে পৰা 25 সংখ্যক ৰাজ্যিক কৃষি উদ্যান শস্য মেলা আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8ৰ এখন খেলত যোৱা নিশা শ্ৰীলংকাৰ বিৰুদ্ধে নিউজিলেণ্ডৰ 81 ৰাণত জয়লাভ। অসমৰ ক্ৰীড়া ক্ষেত্ৰক বিশ্বমানৰ ৰূপ দিয়াৰ বাবে প্ৰতিখন জিলাতে আধুনিক ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণ কৰি থকা হৈছে। ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত নতুন মাত্ৰা সংযোজনেৰে লখিমপুৰ জিলাত নৱনিৰ্মিত লাভলীনা বৰগোহাঁই ক্ৰীড়া ক্ষেত্ৰ মুকলি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে নিৰ্মাণৰত এই ক্ৰীড়া পৰিসৰসমূহ ৰাজ্যৰ তাৰকা খেলুৱৈসকলৰ নামত উৎসৰ্গা কৰা হ'ব। এই ক্ৰীড়া আন্তঃগাঁথনিয়ে ৰাজ্যখনৰ প্ৰতিভাসমূহক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ সুবিধা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লাভলীনা বৰগোহাঁই ক্ৰীড়া ক্ষেত্ৰক কেৱল আন্তঃগাঁথনিয়ে নহয় বৰং অসমৰ যুৱ শক্তিৰ সপোন, সাহস আৰু সম্ভাৱনাৰ শক্তিশালী মঞ্চ বুলি উল্লেখ কৰে। কালি ষ্টেডিয়ামখনৰ পৰা ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে।
মই উত্তৰ লখিমপুৰৰ সুন্দৰ ষ্টেডিয়াম এখন উদ্বোধন কৰিছো।
এই ষ্টেডিয়ামখন এখন ষ্টেডিয়াম, কিন্তু ইয়াত সংলগ্ন হৈ আছে দুখনকৈ খেলপথাৰ। এই ফুটবল ষ্টেডিয়ামখনত চাৰিওফালে ফ্লাড লাইট আছে আৰু এই ষ্টেডিয়ামখনত ফুটবল খেলৰ লগতে এথলেটিক্সৰ বাবে সুন্দৰ চিন্থেটিক ট্ৰেক নিৰ্মাণ কৰা হৈছে। সুন্দৰ কাভাৰ্ড গেলাৰী আছে। এই গেলাৰীৰ ওপৰত স্পৰ্টছ হোষ্টেল, তাতে ডৰ্মিটৰী নিৰ্মাণ কৰা হৈছে আৰু তাৰ ওপৰ মহলাত যোগাসন আৰু জিমনাষ্টিকৰ ব্যৱস্থা কৰা হৈছে।
এই অনুষ্ঠানত অংশ লৈ তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁয়ে খেলুৱৈসকলক ক্ৰীড়া ক্ষেত্ৰৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰিবলৈ আহান জনায়। খেলুৱৈগৰাকীয়ে লগতে নিজৰ নামত ষ্টেডিয়াম নিৰ্মাণক লৈ আনন্দ প্ৰকাশ কৰে।
একেবাৰে শব্দৰে প্ৰকাশ কৰিব নোৱাৰি আৰু প্ৰথমবাৰ লখিমপুৰত আহিছো আৰু এনেকুৱা এটা মানে সন্মান যিটো কেতিয়াও মোৰ সপোনৰো অধীৰ আৰু মানে এনেকুৱা ভবাই নাছিলো। এইটো মই ইয়াত থিয় হৈ আছো, এইটো মোৰ কাৰণে বহুতেই ডাঙৰ কথা আৰু এয়া মৰম যে মই পাবলৈ সক্ষম হৈছো তাক মই কেনেধৰণে ব্যাখ্যা কৰোঁ মই একো নাজানো। তাৰ কাৰণে আমাৰ চৰকাৰখনক, আমাৰ চি এম ছাৰক আৰু আমাৰ এম এল এ ছাৰক বহুত বেছি ধন্যবাদ আৰু সকলো লখিমপুৰবাসীক বহুত বেছি ধন্যবাদ, কাৰণ এইখিনি মৰম চাগে বহুত কম মানুহে পাবলৈ সক্ষম হয় আৰু জীৱিত কালতে মই এইটো পাবলৈ সক্ষম হৈছো। মই নাভাবোঁ মই ইয়াৰ যোগ্য হয় নে নহয়, কিন্তু মই কি কম নিজে বুজি পোৱা নাই আৰু।
ডঃ শৰ্মাই কালি লখিমপুৰত আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে এখন জনসভাত অংশ লৈ লখিমপুৰ আৰু ধেমাজি জিলাৰ মুঠ 4,875 গৰাকী উদ্যমী যুৱক যুৱতীৰ মাজত আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰে। স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংস্থাপনৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ অধীনত 48,319 গৰাকী শিক্ষাৰ্থীৰ মাজত প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰে অনুদান প্ৰদান কৰা হ'ব। এই আঁচনিৰ অধীনত চৰকাৰী বা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা 2025 বৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলে এবছৰৰ বাবে 2,500 টকাকৈ লাভ কৰিব। তদুপৰি শৈক্ষিক উৎকৰ্ষতা আৰু উদ্ভাৱনক উদগনি যোগোৱাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত 2,112 গৰাকী গৱেষকক অনুদান প্ৰদান কৰা হ'ব। ইয়াৰ অধীনত চৰকাৰী আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা পূৰ্ণকালীন গৱেষণাৰ বাবে গৱেষকসকলক 25,000 টকাকৈ আৰু দিব্যাংগ গৱেষকসকলক 40,000 টকাকৈ প্ৰদান কৰা হ'ব। এই উপলক্ষে আজি গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু আৰু দক্ষতা, নিয়োগ তথা উদ্যমশীলতা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন উপস্থিত থাকিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই অনুষ্ঠানৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে ITI আৰু পলিটেকনিকসমূহত স্থাপন কৰা উদ্যোগ 4.0 প্ৰযুক্তি কেন্দ্ৰসমূহ উদ্বোধন কৰিব। আজিৰ এই অনুষ্ঠানতে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰসকলক সকাহ দিয়াৰ বাবে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ বাহিৰে স্নাতক আৰু স্নাতকোত্তৰ বৰ্ষত নামভৰ্তি কৰা চৰকাৰী আৰু অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানৰ ছাত্ৰসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব। আঁচনিৰ অধীনত 2026-27 বৰ্ষত 47,395 গৰাকী ছাত্ৰৰ মাজত মুঠ 12 কোটি টকাৰ অনুদান প্ৰদান কৰা হ'ব। অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলৰ আৰ্জিত ছুটী 15 দিনলৈ বৃদ্ধি কৰা সন্দৰ্ভত আনুষ্ঠানিক অধিসূচনা জাৰি কৰিছে। ৰাজ্যৰ বিত্ত বিভাগে অসম ছুটী সংশোধন বিধি 2026 সন্দৰ্ভত এই অধিসূচনা জাৰি কৰে। ৰাজপত্ৰিত অধিসূচনাত প্ৰকাশ পোৱাৰ পাছতে এই বিধি কাৰ্যকৰী হ'ব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ অন্যান্য কৰ্মচাৰীসকলৰ দৰে আৰ্জিত ছুটি প্ৰদান কৰিবলৈ শিক্ষক সমাজে দাবী উত্থাপন কৰি আহিছিল। এই অনুসৰি চৰকাৰে শেহতীয়াকৈ শিক্ষকসকলক এই ছুটি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। খানাপাৰাৰ কৃষি সঞ্চালকালয়ৰ চৌহদৰ খেলপথাৰত আজিৰে পৰা এক মাৰ্চলৈ 25 সংখ্যক ৰাজ্যিক কৃষি উদ্যান শস্য মেলাৰ আয়োজন কৰা হৈছে। অসম উদ্যান শস্য সমিতিয়ে ৰাজ্য চৰকাৰৰ কৃষি সঞ্চালকালয়, উদ্যান শস্য আৰু খাদ্য প্ৰসংস্কৰণ সঞ্চালকালয়ৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰা এই মেলাত 80খনৰো অধিক বিপণীয়ে অংশ ল'ব। বিপণীসমূহত বিভিন্ন জিলাৰ উন্নতমানৰ কৃষিজাত আৰু উদ্যান শস্যৰ সামগ্ৰী বিক্ৰীৰ লগতে কৃষি উদ্যান প্ৰযুক্তি বিষয়ক প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হৈছে। অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াই এই মেলা মুকলি কৰিব। উল্লেখযোগ্য যে অসমত প্ৰচুৰ লাভৰ সম্ভাৱনা থকা উদ্যান শস্যৰ ক্ষেত্ৰৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে অসম উদ্যান শস্য সমিতিয়ে 1995 চনত প্ৰথমবাৰৰ বাবে মেলাৰ আয়োজন কৰিছিল। ইয়াৰ পাছত দুবাৰ আন্তৰ্জাতিক উদ্যান শস্য মেলাও অনুষ্ঠিত হৈছিল। এইবাৰৰ মেলাত পুষ্পসজ্জা, ৰন্ধনকলা, পাচলি, সতেজ ফুল, ফল মূল, চালৰ ওপৰত কৰা বাগিচা প্ৰতিযোগিতা আদিৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত কালি এখন সংবাদমেলত অসম উদ্যান শস্য সমিতিৰ এগৰাকী উদ্যোক্তাই এইদৰে কয়।
এইটো আমাৰ 25 সংখ্যক কৃষি উদ্যান মেলা। আমি 4 দিনাকে কৈছো, 26, 27, 28 ফেব্ৰুৱাৰী আৰু 1 মাৰ্চ। মানে ডিমাণ্ড আহিছে, তাৰপিছত আমি 60 কৰিলো, 73 কৰিলো, এটা 80+ কল আহিছে, আৰু বহুত আহি আছে, আমি দিব পৰা নাই। গতিকে আমি তেওঁলোকৰ ওচৰত ক্ষমা খুজিছো, যিসকলে মানে বিচাৰি পেলাই ষ্টল নাপোৱা নাই, দিব পৰা নাই, আমি তেখেতসকলক আপোনালোকৰ যোগেদি তেখেতসকলক আমি ক্ষমা বিচাৰিছো এই বছৰৰ কাৰণে।
ৰাজ্য প্ৰশাসনিক আন্তঃগাঁথনিত নৱতম সংযোজন হিচাপে দিছপুৰৰ জনতা ভৱনৰ ব্লক বি আজি উদ্বোধন কৰা হ'ব। 100 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই অত্যাধুনিক ভৱনত লোক নিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী, জলসিঞ্চন আৰু জলসম্পদ সচিবালয়ৰ লগতে জলসিঞ্চন সঞ্চালকালয় থাকিব। ভৱনটোৰ প্ৰতিটো মহলাতে উন্নতমানৰ দৃশ্য শ্ৰব্য ব্যৱস্থাসহ আলোচনা কক্ষ, কৰ্মচাৰীৰ বাবে কৰ্পৰেট শৈলীৰ কৰ্মক্ষেত্ৰ, জ্যেষ্ঠ বিষয়া আৰু মন্ত্ৰীৰ বাবে পৃথক কক্ষকে ধৰি অন্যান্য সুবিধাসমূহ থাকিব। জনতা ভৱনত আজি সন্ধিয়া আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্লকটো উদ্বোধন কৰিব।
হেৰা, তুমি কত আছা? এই গোটেই ঘৰটো দেখোন গেছ গেছ গোন্ধাইছে।
এই হয় দেখোন, বাচন ধুবলৈ গুচি গলো নহয়, ৰেগুলেটৰটো খুলি থৈ গলো নেকি? এই ৰবাৰ বা বন্ধ কৰি দিওঁ?
আগতে দৰজা খিৰিকীবোৰ খুলি দিওঁ, তাৰপিছত বন্ধ কৰিব লাগিব।
ইছ, ডাঙৰ ভুল কৰিলো দেই, কি যে বিপদ হলহেঁতেন।
আপোনাৰ এটা সৰু ভুলে জীৱনলৈ বিপদ মাতি আনিব পাৰে, আৰু আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। অগ্নিকাণ্ডৰ কাৰণবোৰৰ বিষয়ে জানক, সজাগ হওক আৰু সুৰক্ষিত হৈ থাকক। ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ পাছত সদায় ৰেগুলেটৰৰ ছুইচ বন্ধ কৰিব। বিজুতি ঘটা বৈদ্যুতিক সা সৰঞ্জামসমূহ অনতিপলমে মেৰামতি কৰক, নাইবা তাৰ ঠাইত নতুন সা সৰঞ্জাম ক্ৰয় কৰক। জুই প্ৰশমনৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বস্তু যেনে বালিৰে ভৰা টোপোলা, কম্বল আদি সহজে ঢুকি পোৱা ঠাইতেই ৰাখক। তিতা হাতেৰে তথা খালী ভৰিৰে বৈদ্যুতিক সা সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
এজন ব্যক্তি সুদীৰ্ঘকাল তেওঁ সাংবাদিকতা কৰিলে। আকাশবাণীৰ সৈতে তেওঁৰ সম্পৰ্ক বহু পুৰণি। দূৰদৰ্শন আৰু চলচ্চিত্ৰ জগতৰ সৈতেও তেওঁৰ নিকট সম্বন্ধ।
বহু বিচিত্ৰ অভিজ্ঞতা পুষ্ট এনে এগৰাকী ব্যক্তিৰ সৈতে আলাপেৰে সজোৱা হ'ব অহা 28 ফেব্ৰুৱাৰী শনিবাৰৰ দৃষ্টিপাত।
এই অনুষ্ঠানত আগ্ৰহী শ্ৰোতাসকলে সেইগৰাকী ব্যক্তিৰ সৈতে টেলিফোনেৰে সংযুক্ত হ'ব পাৰিব। ফোন নম্বৰ দুটা হ'ল 03612661876 আৰু 03612662325। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ আৰু ইউটিউব চেনেল যোগেও একে সময়তে চাবলৈ পাব।
28 ফেব্ৰুৱাৰী শনিবাৰৰ নিশা 8:02।
ইতিহাস প্ৰসিদ্ধ ৰহাৰ জোঙাল বলহু পৰ্যটন ক্ষেত্ৰ অহা 4 মাৰ্চত জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰখন ৰাইজৰ বাবে মুকলি কৰিব। প্ৰায় 100 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা জোঙাল বলহু পৰ্যটন ক্ষেত্ৰ অসমৰ গৌৰৱময় ইতিহাসৰ উজ্জ্বল চানেকি। বীৰ ৰজা জোঙাল বলহুৰ শৌৰ্য বীৰ্যৰ কাহিনী আৰু মধ্য অসমৰ অতীত গৌৰৱৰ প্ৰতীক জোঙাল বলহু গড় সংৰক্ষণৰ অভাৱত লুপ্তপ্ৰায় হৈছিল যদিও ৰাজ্য চৰকাৰে অত্যাধুনিক পৰ্যটন ক্ষেত্ৰ হিচাপে এই স্থান বিকশাই তুলিছে। দেশৰ ৰন্ধন গেছ বিতৰণ খণ্ডত নিয়োগ আৰু উদ্যমশীলতা বিকাশৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা পাইপলাইনৰ পৰা সম্ভাৱনালৈ শীৰ্ষক প্ৰকল্পৰ অধীনত মাজুলীত এটা ছমহীয়া প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। যোৱা বছৰৰ ছেপ্টেম্বৰৰ পৰা চলিত মাহলৈ ৰূপায়িত এই কাৰ্যসূচীত ৰাজ্যৰ কেইবাখনো জিলাৰ 60গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। এই প্ৰশিক্ষণকালত অসম গেছ কোম্পানী লিমিটেডৰ গ্ৰীড কাৰ্যক্ষম হৈ থকা 5খন জিলা তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটত গেছ বিতৰণ সম্পৰ্কীয় ব্যৱহাৰিক শিক্ষাদান কৰা হয়। গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় খেলপথাৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ফিট ইণ্ডিয়া মহোৎসৱ অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2019 চনৰ 29 আগষ্টত শুভাৰম্ভ কৰা ফিট ইণ্ডিয়া আন্দোলনৰ জৰিয়তে শাৰীৰিক সুস্থতাৰ বিষয়টো দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংগ কৰি লোৱাৰ আৰু শাৰীৰিকভাৱে অধিক সক্ৰিয় সমাজৰ প্ৰসাৰ কৰিব বিচৰা হৈছে। যোৱা বছৰ নতুন দিল্লীত অনুষ্ঠিত ফিট ইণ্ডিয়া মহোৎসৱৰ প্ৰতি জনসাধাৰণৰ বিপুল সঁহাৰিলৈ লক্ষ্য কৰি দেশৰ বিভিন্ন ঠাইলৈ এই মহোৎসৱৰ সম্প্ৰসাৰণ কৰা হৈছে। এই ৰাষ্ট্ৰজোৰা জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ গুৱাহাটী শাখাই উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ সৈতে শাৰীৰিক সুস্থতাৰ সমাহাৰেৰে সুকীয়া আঞ্চলিক মহোৎসৱৰ এই আয়োজন কৰিছে। মহোৎসৱত জুম্বা, যোগ কৰ্মশালা, পৰম্পৰাগত খেল ধেমালিকে ধৰি বিভিন্ন বয়সৰ লোকৰ বাবে ভিন ভিন সত্ৰৰ আয়োজন কৰা হৈছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত অনুষ্ঠিত ছুপাৰ এইটৰ এখন খেলত নিউজিলেণ্ডে শ্ৰীলংকাক 61 ৰাণত পৰাস্ত কৰে। এই জয়ৰ সুবাদত নিউজিলেণ্ডে ছেমিফাইনেলত প্ৰৱেশৰ সম্ভাৱনা সুদৃঢ় কৰাৰ বিপৰীতে শ্ৰীলংকাই প্ৰতিযোগিতাৰ পৰা বিদায় লোৱাটো নিশ্চিত হৈছে। কালিৰ খেলখনত শ্ৰীলংকাই 169 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 107 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে নিউজিলেণ্ডে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত অভাৰত 7 উইকেটৰ বিনিময়ত 168 ৰাণ সংগ্ৰহ কৰে। প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ছুপাৰ এইটৰ এখন খেলত ৱেষ্ট ইণ্ডিজ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 3 বজাত আৰম্ভ হ'ব। সন্ধিয়া 7 বজাত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া আন এখন খেলত ভাৰত জিম্বাবৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
ৰঙালী বিহুৰ পূৰ্বে অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা। নিৰ্বাচনৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীৰ অংশগ্ৰহণেৰে বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা, শিক্ষক কৰ্মচাৰীৰ আৰ্জিত ছুটি বৃদ্ধি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইজৰাইলৰ সংসদৰ সৰ্বোচ্চ সন্মান প্ৰদানকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ প্ৰথম পৃষ্ঠা দখল কৰিছে। ইজৰাইলৰ সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হৰ্ষ ধ্বনিৰে আদৰণি জনোৱাৰ লগতে ইজৰাইলী সংসদৰ সৰ্বোচ্চ সন্মান স্পীকাৰ অব দ্য নেছেট আগবঢ়োৱা হয়। বাতৰিটো অসমীয়া প্ৰতিদিন, দৈনিক জনমভূমি, দ্য চেণ্টিনেলৰ লগতে কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যৰ নিৰ্বাচন কেন্দ্ৰিক বাতৰি আজিৰ কাকতসমূহত বিশেষ গুৰুত্ব লাভ কৰা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত দৈনিক অসম কাকতে যোৰহাটত মুখ্যমন্ত্ৰী ডঃ শৰ্মা, বিহুৰ পূৰ্বে নিৰ্বাচন বিচাৰে চৰকাৰে, নিৰ্বাচনী যুঁজত বিজেপিৰ এইবাৰ 40 নতুন মুখ, আৰু আমাৰ অসম কাকতে নিৰ্বাচন আয়োগক অনুৰোধ জনালে মুখ্যমন্ত্ৰীয়ে বিহুৰ পূৰ্বে ৰাজ্য নিৰ্বাচন শিৰোনামেৰে একোটা বাতৰি প্ৰকাশ কৰিছে। অসমীয়া খবৰকে ধৰি অন্যান্য কাকতসমূহেও বিজেপি কংগ্ৰেছৰ উপৰি আন ৰাজনৈতিক দলসমূহৰ সমীকৰণ তথা তৎপৰতাৰ কেইবাটাও বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। নিৰ্বাচন সম্পৰ্কীয় দি আছাম ট্ৰিবিউন কাকতৰ এটা বাতৰিৰ শিৰোনাম ছিট শ্বেয়াৰিং টকছ উইথ ৰাইজৰ দল ষ্টিল ইনকনক্লুজিভ গৌৰৱ। ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যজুৰি জনসম্পৰ্ক স্থাপনৰ লক্ষ্যৰে 28 ফেব্ৰুৱাৰীত আৰম্ভ কৰিবলগীয়া জন আশীৰ্বাদ যাত্ৰা সন্দৰ্ভত এটা বিতং বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্য চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলৰ আৰ্জিত ছুটী বৃদ্ধি সন্দৰ্ভত চৰকাৰে আনুষ্ঠানিক অধিসূচনা জাৰি কৰাৰ বাতৰিটো আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে।
প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱালৈ 2026 বৰ্ষৰ মোমাই তামুলী বৰবৰুৱা বঁটা আগবঢ়োৱা হৈছে। টাই আহোম যুৱ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে কালি গুৱাহাটীত এখন সংবাদমেলযোগে এই বঁটা প্ৰদানৰ বিষয়ে ঘোষণা কৰে। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী আৰু সৰ্বনিম্ন 15 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰচাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসমৰ ক্ৰীড়াক্ষেত্ৰক বিশ্বমানৰ ৰূপ দিয়াৰ বাবে প্ৰতিখন জিলাতে আধুনিক ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণ কৰি থকা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংস্থাপনৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি মুকলি। ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলৰ আৰ্জিত ছুটি 15 দিনলৈ বৃদ্ধি কৰা সন্দৰ্ভত আনুষ্ঠানিক অধিসূচনা জাৰি। খানাপাৰাৰ কৃষি সঞ্চালকালয়ৰ চৌহদৰ খেলপথাৰত আজিৰে পৰা 25 সংখ্যক ৰাজ্যিক কৃষি উদ্যান শস্য মেলা। আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ এইটৰ এখন খেলত যোৱা নিশা শ্ৰীলংকাৰ বিৰুদ্ধে নিউজিলেণ্ডৰ 180 ৰাণত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।